এক দিন যীশু মানুহখানকে ঈশ্বৰ লগা পৰিয়াল লগা কথা শিকাই আছিলে, আৰু তাতে নিকোডেমাছ নাম পৰা এটা মানুহ বি আছিলে। তাই বি যীশু লগা কথাখন শুনি আছিলে। তাইখান লগা মানুহতে নিকোডেমাছে সবচে ডাঙৰ আৰু বেছি ধাৰ্মিক আছিলে। ঈশ্বৰ লগা পৰিয়ালতে তাই এতিয়াই সোমাই কেনে আছে কেনে ভাবি আছিলে, আৰু এইটো কথা আৰু জানিবলৈ মন হৈ কেনে যীশুৰ ওচৰতে এক ৰাতিতে আহিছে আৰু সুধিছে, প্ৰভু আমি জানে যে ঈশ্বৰহে আপুনিকে আমি খানকে শিক্ষাবলৈ নিমিত্তে পঠাইছে। কিন্তু যীশু জানিছে যে নিকোডেমাছ এতিয়া বি ঈশ্বৰ লগা পৰিয়ালতে সোমোৱা নাই কৈ কিনে যীশু সব মানুহ লগা মনতে কি আছে ইটো চাব পাৰে। তাই উত্তৰ দিছে, আপুনি যেতিয়া তক দুইবাৰ জনম নলব আপুনি এতিয়া তক ঈশ্বৰ লগা পৰিয়ালতে সোমাব নোৱাৰিব। নিকোডেমাছ আচৰিত হৈছে, একটা মানুহ কেনেকা একবাৰ জনম হৈ কেনে আৰু একবাৰ জনম হব পাৰিব। তাই এনেকা যীশুকে সুধিছে, যীশু উত্তৰ দিছে, আচৰিত নহবি, কোন মাংসৰ পৰা জনম হয় মাংসতে থাকে, কিন্তু কোন আত্মাতে জনম হয় আত্মাতেহে আছে। আপুনি ঈশ্বৰ লগা আত্মাৰ পৰা আৰু একবাৰ জনম হব লাগে নিকোডেমাছ। আজি বেছি মানুহ নিকোডেমাছ নিচিনাহে আছে, তাইখান ভাল কাম কৰে, তাইখান ধৰ্ম লগা নিয়ম খান বি পালন কৰি থাকে, কিন্তু তাইখান পাহৰে যে ঈশ্বৰ লগা পৰিয়াল আত্মাতেহে আছে কৈ কিনে আপুনি লগা বাবা আমাৰ লগা পৰিয়ালতে সোমাবলৈ নিমিত্তে খালি একটা ৰাস্তাহে আছে, ইটো তাইখানতে জনম হৈ কিনে ঈশ্বৰ লগা পৰিয়ালতে জনম হবলৈ নিমিত্তে বি একটা ৰাস্তাহে আছে, ইটো নতুন জনম লৈ কিনে। আমি খান যদি ঈশ্বৰ লগা পৰিয়ালতে নুসুমায় আমি খান আত্মাতে আন্ধাৰতে আছে, আৰু যেতিয়া মৰিব আমি খান পাপ লগা সজাই পোৱা জেগাতে যাবলৈ আছে। ঈশ্বৰ পবিত্ৰ আছে, তাই পাপ ঘৃণা কৰে। যেতিয়া একটা মানুহ নতুন জনম লয় ঈশ্বৰ তাইকে একটা নতুন জীৱন দিয়ে, আৰু তাই বি পাপ কৰিবলৈ ঘৃণা কৰিবলৈ আৰম্ভ কৰে, পাপ লগা অভ্যাস খান ভাঙি যায়। ঈশ্বৰ লগা কথাতে এনেকা কৈ আছে, গাহৰি যেতিয়া চাফা হয় তাই মৈলাতে আকৌ যাবলৈ মন হয়, মৈলাতে তাই কিলে যাবলৈ মন হয়, গাহৰি খান মৈলা ভাল লাগে ইটো নিমিত্তেহে আছে, ইটো তাই লগা নিয়ম আছে। যেতিয়া আমি খান ঈশ্বৰ লগা আত্মা পায় আমি খান লগা পুৰণা ইচ্ছাটো গুচি যায় আৰু পাপ ঘৃণা কৰিবলৈ আৰম্ভ কৰে। মানুহ এটা কেনেকা ঈশ্বৰ লগা আত্মা লব পাৰিব? যীশু কৈছে যে আমি দৰ্জাতে টুকুৰিয়াই কেনে খাৰা হৈ আছে, আপুনি দৰ্জা খুলিলে আমি আপুনি ভিতৰতে সোমাব। যীশু আপুনি লগা জীৱনতে আহিবলৈ মন আছে। যীশু আৰু ঈশ্বৰ লগা আত্মা একে আছে। ঈশ্বৰ কৈছে কোন যীশুকে লব তাই আমি লগা বাচ্চা হব, তাই ঈশ্বৰ লগা পৰিয়ালতে সোমাই যাব, তাই অনন্ত জীৱন পাব। ইটো নতুন জনম নললে আপুনি নতুন জীৱন কিচ্ছাবি নাপাব। যীশুকে লবি তাই আপুনি ভিতৰতে আহিবলৈ মন হৈ কিনে আছে, তাইকে আজিহে লবি।